قولوا آمنا بالله وما أنزل إلينا وما أنزل إلى إبراهيم وإسماعيل وإسحاق ويعقوب والأسباط وما أوتي موسى وعيسى وما أوتي النبيون من ربهم لا نفرق بين أحد منهم لا نفرق بين أحد منهم ونحن له مسلمون
তোমালোকে কোৱা, আমি ইমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ইমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে তাৰ প্ৰতিও আমি ইমান আনিছোঁ। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।